এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰি ক্ষেত্ৰত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে 3% পদ সংৰক্ষণত আজি মন্ত্ৰীসভাই অনুমোদন জনায়। দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাই বিদ্যালয়ৰ শিক্ষকৰ বাবে আয়োজিত ছুটী বছৰি 15 দিনলৈ বৃদ্ধিত অনুমোদন জনায়। মন্ত্ৰীসভাই লগতে মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ অধীনত 10খন জিলাৰ 319টা ভূমিহীন পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে চৰকাৰী খাজ আৰু চিলিং উদ্ধৃত ভূমি বন্দোবস্তিত অনুমোদন জনাইছে। ধেমাজি জিলাত ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰীসভাই জিলাখনত চৰকাৰী ভূমি অসম ক্ৰিকেট সন্থাক প্ৰদানৰ বাবে অনুমোদন জনায়। যোৰহাটৰ বৰভেটীত ঐতিহ্য আন্তঃগাঁথনি উন্নয়নৰ বাবে সংহত প্ৰকল্প নিৰ্মাণ কৰিবলৈ কেবিনেটে 19.59 কোটি টকাৰ আবণ্টনত অনুমোদন জনাইছে। এই প্ৰকল্পত নামঘৰ আন্তঃগাঁথনি আৰু এলেকা উন্নয়নৰ কাম কাজ সামৰি লোৱা হৈছে। তদুপৰি মহিলা উদ্যমিতা অভিযানৰ অধীনত অতিৰিক্ত 1,07,532 গৰাকী আত্মসহায়ক গোটৰ সদস্যক প্ৰাৰম্ভিক মূলধন মোকলাই দিয়াৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনায়। কাৰ্বি আংলং জিলাৰ লাংবকুত নিৰ্মাণ হ'বলগীয়া সৈনিক স্কুলৰ বাবে আবণ্টিত ধনৰাশি 100 কোটিৰ পৰা 335.87 কোটি টকালৈ বৃদ্ধিৰ বাবে কেবিনেটে অনুমোদন জনায়। বৈঠকৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
আজি কেবিনেটে কাৰ্বি আংলং জিলাৰ লংভকু বুলি এটা অঞ্চল আছে, তাতে অসমৰ দ্বিতীয়খন সৈনিক স্কুল স্থাপন কৰিবৰ বাবে 335 কোটি টকা অনুমোদন জনায়। অসমত গোৱালপাৰা জিলাৰ মৰ্ণৈত এখন সৈনিক স্কুল আছিলে আৰু জন্ম লগ্নৰে পৰা দ্বিতীয়খন সৈনিক স্কুল অনুমোদন হোৱা নাছিলে। আজি কেবিনেটে এই সৈনিক স্কুল স্থাপন কৰাৰ সিদ্ধান্তত অনুমোদন জনায় আৰু ভাৰত চৰকাৰেও এই সিদ্ধান্তত ইতিমধ্যে অনুমোদন জনায়।
অসম লোকসেৱা আয়োগে আজি ৰাজ্য চৰকাৰৰ বিভিন্ন পদত নিযুক্তিৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2024ৰ ফলাফলৰ সংশোধিত তালিকা প্ৰকাশ কৰিছে। কালি আয়োগে তালিকা ঘোষণা কৰিছিল যদিও এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে সংৰক্ষিত পদ চৰকাৰী নিয়ম অনুসৰি প্ৰাৰ্থীৰ নাম যথাযথভাৱে উল্লেখ নোহোৱাৰ পৰিপ্ৰেক্ষিতত তালিকাখন সাময়িকভাৱে বাতিল কৰা হৈছিল। এইবাৰ অসম অসামৰিক সেৱাত নিহাৰ ৰঞ্জন ডেকা আৰু অসম আৰক্ষী সেৱাত ভাস্কৰ জ্যোতি মেধিয়ে প্ৰথম স্থান লাভ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই সন্দৰ্ভত মুখপাত্ৰ কল্যাণ গগৈ আজি এখন সংবাদমেলত কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকী কাইলৈ দিনৰ 1 বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হ'ব। ইয়াৰ পৰা তেওঁ খনিকৈ চাৰিআলিলৈ যাব। তেওঁ মানকোটা খেলপথাৰত ৰাজ্যিক বিজেপি আয়োজন কৰা পৃষ্ঠপোষকৰ সন্মিলনত ভাগ ল'ব। পাছত তেওঁ ডিব্ৰুগড় জিলা প্ৰেক্ষাগৃহত হ'বলগীয়া প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ সন্ধিয়া 7 বজাত দলৰ প্ৰভাৰী সহপ্ৰভাৰী তথা কৰ্মীসকলৰ সৈতে সাংগঠনিক বৈঠকতো মিলিত হ'ব। পৰহিলৈ শ্ৰীনবীনে বাৰেকুৰি নামঘৰত সেৱা আগবঢ়াব আৰু সৰ্বানন্দ সিংহৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাব। বাংলাদেশ নেচনেলিষ্ট পাৰ্টি BNP-ৰ মুৰববী তাৰিক ৰহমানে আজি বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে 60 বছৰীয়া ৰহমানক পুৰণি পৰম্পৰাৰ পৰা ফালৰি কাটি আহি বংগভৱনৰ পৰিৱৰ্তে জাতীয় সংসদৰ ছাউথ প্লাজাত আয়োজিত অনুষ্ঠানত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰে। অষ্ট্ৰেলিয়া T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। শ্ৰীলংকাৰ পাল্লে খেলত আজি জিম্বাবৱে আৰু আয়াৰলেণ্ডৰ মাজত হ'বলগীয়া গ্ৰুপ বিৰ গুৰুত্বপূৰ্ণ খেলখন বৰষুণৰ বাবে এটাও বল নেখেলোৱাকৈ পৰিত্যক্ত ঘোষণা কৰাত দুয়োটা দলে সমানে পইণ্ট লাভ কৰে। এই ফলাফলৰ সুবাদত জিম্বাবৱে গ্ৰুপ বিৰ পৰা ছুপাৰ 8 পৰ্যায়ত প্ৰৱেশ কৰা দ্বিতীয়টো দলৰূপে পৰিগণিত হয়। শ্ৰীলংকাই গ্ৰুপ বিৰ পৰা ইতিপূৰ্বে ছুপাৰ 8ত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত নিউজিলেণ্ডে কানাডাক 8 উইকেটত পৰাস্ত কৰে। নিউজিলেণ্ডে 174 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 15 অভাৰ আৰু এটা বলত 2টা উইকেট হেৰুৱাই অনায়াসে লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে কানাডাই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 173 ৰাণ সংগ্ৰহ কৰে। ইপিনে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত স্কটলেণ্ডে নেপালক জয়ৰ বাবে 171 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত স্কটলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 170 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নেপালে বাতৰি যুগুতোৱাৰ পৰলৈকে 6 অভাৰত 1টা উইকেট নেহেৰাকৈ 55 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।